ফিলিপিয়া অধ্যায় 4। এতেকে হে মোৰ প্ৰিয় আৰু ইষ্টভাইবিলাক, হে মোৰ আনন্দ আৰু কীৰ্তিস্বৰূপবিলাক, হে প্ৰিয়বিলাক, এইদৰে প্ৰভু থিৰে থাকা। মই ইবদিয়াক বিনয় কৰি আৰু সুন্তুখীক বিনয় কৰি প্ৰভুত একে মন হবলৈ উদগাইছো। তদুপৰি হে সত্য লগৰীয়া, তোমাকো নিবেদন কৰো, তুমি সেই ভনী দুজনীক সহায় কৰা। কিয়নো ক্লিমেণ্ট আদি কৰি মোৰ যি সহকাৰীবিলাকৰ নাম জীৱন পুস্তকত লিখা আছে, তেওঁবিলাকে সৈতে সেই দুজনীয়েও শুভবাৰ্তাত মোৰ সহিত প্ৰাণপণ কৰিছিল। তোমালোকে প্ৰভুত সদায় আনন্দ কৰা। পুনৰাই কওঁ, আনন্দ কৰা। তোমালোকৰ নম্ৰ স্বভাৱ সকলো মানুহৰ আগত বিদিত হওক। প্ৰভু ওচৰ। তোমালোকে একোলৈ চিন্তা নকৰিবা, কিন্তু সকলো বিষয়তে তোমালোকৰ যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা হওক। তাতে সকলো বুদ্ধিতকৈ উত্তম যীশ্বৰৰ শান্তি, হে যীশুখ্ৰীষ্টত তোমালোকৰ হৃদয় আৰু মতিক পহৰা দিব। শেষতে হে ভাইবিলাক, যি যি সত্য, যি যি আদৰণীয়, যি যি ন্যায়, যি যি শুদ্ধ, যি যি প্ৰিয়, যি যি সুখ্যাতিযুক্ত, যিকোনো সদগুণ আৰু যিকোনো প্ৰশংসা হওক, সেই সকলোৰে আলোচনা কৰা। তোমালোকে যি যি শিকিলা, গ্ৰহণ কৰিলা, শুনিলা আৰু মত দেখিলা, সেই সকলোকে আচৰণ কৰা। তাতে শান্তিৰ আকৰ ঈশ্বৰ তোমালোকৰ লগত থাকিব। এতিয়া ইমান দিনৰ মূৰত মোৰ উপকাৰৰ অৰ্থে তোমালোকৰ চিন্তা যে পুনৰ্জীৱিত হল, ইয়াতে মই প্ৰভুত অতিশয় আনন্দ কৰিলোঁ। তাৰ কাৰণে তোমালোকে চিন্তা কৰিছিলা হয়, কিন্তু তেতিয়া শুভ সময় পোৱা নাছিলা। নাটনিৰ বিষয়ে যে মই এই কথা কৈছো সেই নহয়, কিয়নো যিকোনো অৱস্থাতে নাথাকো, মই তাতেই সন্তুষ্ট হৈ থাকিবলৈ শিকিলোঁ। মই সৰু হৈ থাকিবলৈ জানো, উপচয় ভোগ কৰিবলৈকো জানো, এক এক বিষয়কৈ সকলো বিষয়তে তৃপ্ত হ'বলৈ আৰু খোদিত হ'বলৈ, উপচয় ভোগ কৰিবলৈ আৰু অভাৱত থাকিবলৈ মই শিক্ষিত হ'লোঁ। মোক শক্তি দিয়া জনাত থাকি মই সকলো বিষয়ত বলৱান হৈছোঁ। তথাপি তোমালোক যে মোৰ ক্লেশত সহভাগী হ'লা, বৰ ভাল কৰিলা। হে ফিলিপিয়াবিলাক, তোমালোকে নিজেও জানা যে শুভবাৰ্তা প্ৰচাৰ কৰাৰ আৰম্ভণতে যেতিয়া মই মাকিদনিয়াৰ পৰা প্ৰস্থান কৰিছিলোঁ, তেতিয়া কোনো মণ্ডলী দান দিয়া দান লোৱাৰ কথাত মোৰ সহভাগী নহ'ল, কেৱল তোমালোকেইহে হৈছিলা। এনেকি মই থিছলনিকীত থাকোঁতেও তোমালোকে দুই এবাৰ মোৰ প্ৰয়োজনীয় উপকাৰ পঠাইছিলা। মই যে দান বিচাৰিছো সেয়ে নহয়, কিন্তু তোমালোকৰ হিচাপত বহু লাভজনক ফল দেখিবলৈহে বিচাৰিছো। কিন্তু মোৰ সকলো আছে, এনেকি উপচি পৰিছে। তোমালোকৰ পৰা সুগন্ধৰ আঘ্ৰাণস্বৰূপ আৰু ঈশ্বৰৰ গ্ৰাহ্য আৰু সন্তোষজনক যজ্ঞস্বৰূপ যি উপহাৰ মই ইপাফ্ৰদিয়াতৰ দ্বাৰাই পালোঁ, তাৰেই সম্পূৰ্ণ হ'লোঁ। আৰু মোৰ ঈশ্বৰে তোমালোকৰ সকলো অভাৱ প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীশুত পূৰ্ণ কৰিব। এতিয়া আমাৰ পিতৃ ঈশ্বৰৰ মহিমা সদা সৰ্বদাই হওক। আমেন। খ্ৰীষ্ট যীশুত থকা সকলো পবিত্ৰ লোকক মংগলবাদ দিবা। মোৰ লগৰ ভাইবিলাকে তোমালোকক মংগলবাদ কৰিছে। সকলো পবিত্ৰ লোকে, বিশেষকৈ কৈশৰৰ ঘৰবিলাকে তোমালোকক মংগলবাদ কৰিছে। প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ তোমালোকৰ আত্মাৰ লগত থাকক।